এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। আজি বিশ্ব জল দিৱস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰবাসীক আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে পানী সংৰক্ষণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা শ্বেয়াৰ কৰি কয় যে পানী হৈছে সভ্যতাৰ জীৱনৰেখা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক সুৰক্ষিত কৰি ৰখা উচিত। ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত আজি ভূগোল বিভাগৰ উদ্যোগত বিশ্ব জল দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গোলকীয় উত্তাপ বৃদ্ধি আৰু হিমবাহসমূহৰ খহনীয়াৰ আন্তঃসম্পৰ্ক বিশ্লেষণ কৰি পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত আহিব পৰা সংকট প্ৰতিৰোধ কৰিবলৈ বিভিন্ন উপায়ৰ বিষয়ে আজি কাৰ্যসূচীত আলোচনা কৰা হয়। ধেমাজি জিলাতো ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত চিলাপথাৰ মহাবিদ্যালয়ত পৰিষ্কাৰ পানীৰ বহনক্ষম ব্যৱহাৰ সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে প্ৰতি বছৰে 22 মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়। 1992 চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সন্মিলনত লোৱা সিদ্ধান্ত অনুসৰি 1993 চনৰ পৰা প্ৰতি বছৰে এই দিৱস পালন কৰা হৈছে। জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত আজি নিশা 8:30 বজাৰ পৰা 9:30 বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎ চাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। 190খনতকৈও অধিক দেশত পালন কৰা ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত এইবছৰ সকলোৰে বাবে পানী শীৰ্ষক বিষয়বস্তুত গুৰুত্ব দিয়া হৈছে। আন্তৰ্জাতিক জল দিৱসৰ সৈতে সংগতি ৰাখি শক্তিৰ বহনক্ষম ব্যৱহাৰ আৰু পানী সংৰক্ষণৰ মাজত সংযোগ সৃষ্টি কৰিবলৈ এইবাৰৰ ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত চেষ্টা চলোৱা হৈছে। ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ চমুকৈ WWF ইণ্ডিয়া নামৰ সংস্থাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী সফল কৰিবলৈ ভাৰত চৰকাৰে এই এঘণ্টা ব্যক্তিগত, ব্যৱসায়িক আৰু অন্যান্য সংস্থাসমূহক পৰিৱেশ বহনক্ষমতা ৰক্ষাৰ বাবে প্ৰতীকীভাৱে এই কাৰ্য কৰিবলৈ আহ্বান জনাইছে। এনেধৰণৰ সৰু অথচ গুৰুত্বপূৰ্ণ পদক্ষেপে জলবায়ু পৰিৱৰ্তন ৰোধ আৰু শক্তি সংৰক্ষণৰ অভ্যাস গঢ় দিয়াৰ ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিব বুলিও চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। বজালি জিলাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু যোৰহাটত জিলা প্ৰশাসনে ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। ধৰিত্ৰী ঘণ্টাৰ এই বিশ্বজোৰা কাৰ্যসূচী পালন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়।
এই কাৰ্যসূচীত নিশা 1 ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোক বন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ ছিডনি চহৰত। জলবায়ু পৰিৱৰ্তন ৰোধ কৰা, প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত উঠাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল। সেই প্ৰয়াস আজিও অব্যাহত আছে। আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে। যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব। এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30ৰ পৰা 9:30লৈ পালন কৰা হ'ব। সেই সময়ত আপোনালোকৰ ঘৰ, কাৰ্যালয়, ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোক বন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্ৰকল্প, আঁচনি তথা অন্যান্য উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকত মন্ত্ৰীসভাৰ বৈঠকত ধেমাজি জিলাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ঘোষণাসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি জীয়াঢল, মৰিঢল, গাই নৈৰ সুঁতিয়ে সৃষ্টি কৰা বান পৰিস্থিতি, ধেমাজি নগৰত সন্মিলন কেন্দ্ৰ নিৰ্মাণ, নলা নৰ্দমা নিৰ্মাণ, ধেমাজি আৰু গোগামুখ চক্ৰত সীমা সমস্যা সমাধানকে ধৰি বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত লোকনিৰ্মাণ, জলসম্পদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, শক্তি, স্বাস্থ্য, কৃষিকে ধৰি বিভিন্ন বিভাগৰ অধীনত চলি থকা আন্তঃগাঁথনিমূলক প্ৰকল্পৰো অগ্ৰগতিৰ বুজ লয়। ইয়াৰ লগতে জোনাইৰ পৰা মাজুলীলৈ পথযুক্ত মথাউৰিৰ উন্নীতকৰণ, অসম মালা আঁচনিৰ অধীনত বিভিন্ন পথ নিৰ্মাণ আৰু মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনি ৰূপায়ণৰো তেওঁ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ধেমাজিত চিকিৎসা মহাবিদ্যালয় তথা হাস্পতাল, সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ ভৱন আৰু সংহত ক্ৰীড়া প্ৰকল্পকে ধৰি কাম কাজ চলি থকা আঁচনি আৰু প্ৰকল্পসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বড়োৰ উপৰি শীৰ্ষ প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 বজাত।